যাত্ৰা পুস্তক তিনি অধ্যায়। মুচিৰ শহুৰ জিঠু মিডিয়নৰ পুৰোহিত আছিল। মুচিয়ে তেওঁ মেৰ ছাগৰ জাক চৰাইছিল। তেতিয়া মুচিয়ে মৰু প্ৰান্তৰ কাষেদি মেৰ ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হুৰেপ নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল। সেই ঠাই জিহুৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নিশিখাত তেওঁক দেখা দিলে। মুচিয়ে চাই দেখিলে যে জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই। তেতিয়া মুচিয়ে ক'লে, মই এফলীয়া হৈ যাওঁ আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই। যেতিয়া জিহুৱাই দেখিলে যে তেওঁক চাবলৈ মুচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক'লে, হে মুচি, হে মুচি। তেওঁ ক'লে, চাওক, মই ইয়াতে আছো। জিহুৱাই ক'লে, তুমি ওচৰ চাপি নাহিবা, তোমাৰ ভৰিৰ পৰা জোতা হুলুকুৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা সেয়া পবিত্ৰ ভূমি। তেওঁ পুনৰ ক'লে, মই তোমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ আৰু জাকুবৰ ঈশ্বৰ। তেতিয়া মুচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে। জিহুৱাই ক'লে, মই মিছৰত থকা মোৰ লোকসকলৰ যন্ত্ৰণালৈ নিশ্চয়ে দৃষ্টি কৰিছো, কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে। মই তেওঁলোকৰ ক্ৰন্দন শুনিছো, মই তেওঁলোকৰ যন্ত্ৰণাৰ বিষয় বুজি পাইছো। মই তেওঁলোকক মিছৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলো, সেই দেশৰ পৰা উলিয়াই আনি গাখীৰ মৌ জোল বৈ থকা এখন উত্তম আৰু বহল দেশ, য'ত কনানিয়া, হিটিয়া, ইমুৰিয়া, পৰজিয়া, হিব্বিয়া, জিবুচিয়া লোকসকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলো। এতিয়া ইজৰাইলৰ লোকসকলৰ কাটৰুক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিছৰীয়াসকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰৱো মই দেখিছো, সেয়ে মোৰ ইজৰাইলীয়া লোকসকল মিছৰৰ পৰা উলিয়াই আনিবলৈ মই এতিয়া তোমাক ফৰোনৰ ওচৰলৈ পঠাওঁ। কিন্তু মুচিয়ে ঈশ্বৰক ক'লে, মইনো কোন যে ফৰোনৰ ওচৰলৈ গৈ ইজৰাইলীয়া লোকসকলক মিছৰৰ পৰা উলিয়াই আনিম? ঈশ্বৰে উত্তৰ দি ক'লে, অৱশ্যে মই তোমাৰ সংগী হ'ম আৰু ময়েই তোমাক পঠালো। ইয়াৰ চিন তোমালৈ এইয়ে হ'ব যে তুমি মিছৰৰ পৰা লোকসকলক উলিয়াই আনি এই পৰ্বততে তোমালোকে ঈশ্বৰৰ আৰাধনা কৰিবা। মুচিয়ে ঈশ্বৰক ক'লে, মই যেতিয়া ইজৰাইলীয়া লোকসকলক ক'ম যে তোমালোকৰ ওপৰৰ পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে, তেতিয়া তেওঁলোকে মোক ক'ব তেওঁৰ নাম কি, তেতিয়া মই কি উত্তৰ দিম? ঈশ্বৰে মুচিক ক'লে, মই যিজন হওঁ সেইজনেই হওঁ। ঈশ্বৰে পুনৰ ক'লে, তুমি ইজৰাইলীয়া লোকসকলক নিশ্চয়কৈ ক'বা যে মই যিজন হওঁ তেওঁৱেই মোক তোমালোকৰ ওচৰলৈ পঠালে। ঈশ্বৰে মুচিক পুনৰ ক'লে, তুমি ইজৰাইলীয়া লোকসকলক অৱশ্যে ক'বা যে তোমালোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ আৰু জাকুবৰ ঈশ্বৰ জিহুৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম আৰু ইয়াৰ দ্বাৰাই পুৰুষানুকৰ্মে মই সোঁৱৰণী হ'ম। তুমি যোৱা আৰু ইজৰাইলৰ বৃদ্ধ লোকসকলক একত্ৰিত কৰি সমবেত কৰোৱা। তেওঁলোকক ক'বা যে তোমালোকৰ ওপৰ পিতৃ অব্ৰাহাম, ইছহাক আৰু জাকুবৰ ঈশ্বৰ জিহুৱাই মোক দৰ্শন দি ক'লে যে মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিছৰত কেনে ব্যৱহাৰ কৰিছে সেয়া মই দেখিলোঁ। মিছৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্ৰৱৰ পৰা তোমালোকক উলিয়াই আনি গাখীৰ মৌ জোল বৈ থকা সেই কনানিয়া, হিটিয়া, ইমুৰিয়া, পৰিজিয়া, হিব্বিয়া আৰু জিবুচিয়াসকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্ৰতিজ্ঞা কৰিছো। তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব, তাৰ পাছত তুমি আৰু ইজৰাইলৰ বৃদ্ধ লোকসকলে মিছৰৰ ৰজাৰ ওচৰলৈ গৈ তেওঁক নিশ্চয়কৈ ক'বা যে ইব্ৰিয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ'ল। সেয়ে আমি তিনিদিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক। কিন্তু মই জানো যেতিয়ালৈকে মিছৰৰ ৰজাক বাধ্য কৰোৱা নহয় তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব। মই নিজ হাত মেলিম আৰু মিছৰ দেশৰ মাজত সকলো আচৰিত কৰ্মৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব। মই মিছৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত সুদা হাতে যাব লগা নহ'ব। প্ৰতিগৰাকী মহিলাই নিজৰ ওচৰ চুবুৰীয়া আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলাসকলৰ পৰা ৰূপ আৰু সোণৰ অলংকাৰ আৰু বস্ত্ৰ খুজিবা, আৰু তোমালোকে সেইবোৰ নিজৰ ল'ৰা ছোৱালীক পিন্ধাবা। এইদৰে তোমালোকে মিছৰীয়াসকলক লুট কৰিবা।